চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
জাগাহে বন্ধু, জাগাহে বন্ধু, কলা ঘুমতিরি হুই থাকুতে বেলি লহিয়ায় আরু নকারা দেরি। জাগাহে বন্ধু, জাগাহে বন্ধু, কলা ঘুমতিরি হুই থাকুতে বেলি লহিয়ায় আরু নকরা দেরি। পুনহে আজি শুভ বাতরি হৃদয় শান্ত করগর দুয়ার হল মুকরি দুনয়ন ভরি সুমা। পুনহে আজি শুভ বাতরি হৃদয় শান্ত করগর যিশুয়ে মাতে আহা কাষরে ভয় শঙ্কা এরি অনন্ত জীবন আছে তেওঁতে আহা সবে আজি দৰি। যিশুয়ে মাতে আহা কাষরে ভয় শঙ্কা এরি অনন্ত জীবন আছে তেওঁতে আহা সবে আজি দৰি। যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। আপোনাৰ ভালনে বাৰু? আশা কৰোঁ আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই অনুষ্ঠানটো বাৰু নিয়মিতভাৱে শুনি আছেনে? অনুষ্ঠান শুনি কেনে পাইছে আমালৈ কেতিয়াবা চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এই সুযোগ দিলা। প্ৰভু, আমি দুৰ্বল মানুহ মাত্ৰ, আমাৰ সীমিত জ্ঞানেৰে তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজি পাব নোৱাৰোঁ। প্ৰভু, তুমিয়েই আমাক শিকোৱা, তুমিয়েই আমাক বুজাই দিয়া, তুমিয়েই আমাক কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে কথা কোৱা, আমাৰ প্ৰত্যেকৰ আগত তুমি নিজকে প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত নিজৰ অমূল্য তেজ বোৱাই মৃত্যুবৰণ কৰি তৃতীয় দিনা কবৰৰ পৰা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ হকে নিবেদন কৰি থকা মহান প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মঠিয়া লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আমি যোৱা অনুষ্ঠানত এই মঠিয়া লিখা শুভবাৰ্তাখনৰ 17 নম্বৰ অধ্যায়টো চাইছিলো, গতিকে আজিৰ অনুষ্ঠানত আমি 18 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো। আপোনাৰ হাতত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আমি বাইবেলৰ পৰা পাঠ কৰি যাম 18 নম্বৰ অধ্যায় প্ৰথম পদ। সেই সময়তে শিষ্যবিলাকে যীশুৰ ওচৰলৈ আহি সুধিলে, স্বৰ্গৰাজ্যত কোন শ্ৰেষ্ঠ? ইয়াত এইদৰে কৈছে, সেই সময়তে শিষ্যবিলাকে যীশুৰ ওচৰলৈ আহি সুধিলে, স্বৰ্গৰাজ্যত কোন শ্ৰেষ্ঠ? আপুনি যদি ইয়াত এক মাংসিক উদ্দেশ্যমূলক কথা যেন জ্ঞান কৰে তেন্তে আমি আচৰিত নহ'ম। বোধ হয় আমাৰ কেৱল এটা অসহজ মন আছে, কিন্তু আমাৰ এনে অনুভৱ হয় যে এই মানুহবোৰে এই বিষয়টোক লৈয়ে কথা পাতি আছিল, আৰু বোধহয় তেওঁলোকৰ 2 বা 3 জনেহে অনুভৱ কৰিছিল যে তেওঁলোক যুক্তিসংগতভাৱে স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ বিবেচিত হ'ব পাৰিছিল, আৰু সেয়েহে প্ৰভুৱে এটা নাভূত নাশ্ৰুত কাম কৰিছিল। 2 নম্বৰ পদ, তাতে তেওঁ ল'ৰা এটিক ওচৰলৈ মাতি তেওঁলোকৰ মাজত থৈ ক'লে। এইটোৱে আমাক কি কৈছে? তেওঁ সৰু ল'ৰাটো কোনো সংকোচ নকৰাকৈয়ে প্ৰভুৰ ওচৰলৈ লৈ আহিছিল। মাৰ্ক 10:14 প্ৰভুৱে কৈছিল যে শিশুবিলাকক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা, কিয়নো স্বৰ্গৰাজ্য এনেকুৱাবিলাকৰহে। সৰু ল'ৰাটো তেওঁৰ ওচৰলৈ অহাটো সমস্যা নাছিল, কিন্তু সমস্যাটো আছিল ডাঙৰবিলাকে শিশুক প্ৰভুৰ ওচৰলৈ আহোঁতে বাধা দিয়াটোহে। 3 নম্বৰ পদ, মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোক যদি ঘূৰি শিশুবিলাকৰ নিচিনা নোহোৱা তেন্তে স্বৰ্গৰাজ্যত কোনোমতে সোমাবলৈ নাপাবা। এইটো এনে এটা পদ যাক স্বৰূপেই তিৰস্কাৰ কৰা হয় আৰু ভুল ধাৰণা লোৱা হয়, কিন্তু মনত ৰাখিব যে প্ৰভু যীশুৱে মন পালটনৰ বিষয়েহে কৈছে, শাৰীৰিক পৰিৱৰ্তনৰ কথা কোৱা নাই। কিছুমান মানুহে ভাবে যে এই পদটো ইয়াত এনেদৰে অৰ্থ কৰা হৈছে যে আমি যদি স্বৰ্গৰাজ্যত সোমাব লগা হয় আমি আমাৰ কাৰ্যত লৰামতীয়া হ'ব লাগিব বা কিছুমান অনৰ্থক আৰ্হিত আমাৰ ল'ৰালি কাললৈ ঘূৰি পৰিৱৰ্তিত হ'ব লাগিব। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে আমাক পুনৰ ল'ৰালি কাললৈ ঘূৰি যোৱাৰ বিষয়ে কোৱা নাই, কিন্তু তেওঁ এটা নতুন জীৱনলৈ যোৱাৰ কথাহে কৈছে। জোহন 3:3 এই বুলি কোৱা হৈছে, যীশুৱে উত্তৰ দি তেওঁক ক'লে, মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। এই পদত অতি দৃঢ় কথাটো হৈছে নতুন জন্ম। আমি এটি শিশুৰ দৰে হ'বলৈ হ'লে নতুনকৈ জন্ম পাবই লাগিব। যেতিয়া আমি নতুনকৈ জন্ম পাওঁ তেতিয়াৰ পৰাই আমি এটি শিশুৰ দৰে আত্মিকভাৱে বাঢ়িবলৈ আৰম্ভ কৰোঁ। দুৰ্ভাগ্যবশতঃ এনে বহুতো লোক আছে যিবিলাকে তেওঁবিলাকৰ আত্মিক উপৈনত অৱস্থাটো স্বীকাৰ নকৰে। এবাৰ এজন লোকে কৈছিল এনেদৰে, মই যেতিয়া এটা বৃহৎ নগৰ মণ্ডলীত পালক কাৰ্যত আছিলোঁ তেতিয়া ইমানবিলাক নতুন বিশ্বাসীয়ে মোৰ ওচৰলৈ অনুৰোধ লৈ আহিছিল, যিবিলাকে সাক্ষ্য দিবলৈ বিচাৰিছিল, সেই সংখ্যা শুনিলে আপুনি আচৰিত হ'ব। মই ভাবোঁ যে এইটো স্বৰ্গৰাজ্যত কোন শ্ৰেষ্ঠ হ'ব সেই বুলি আলোচনা কৰা শিষ্যবিলাকৰ দৰে একে কথা। আমাৰ প্ৰভু যীশুৱে কৈছে যে আপুনি যদি মন পালন কৰিলে তেন্তে আপোনাৰ আত্মিক অৱস্থাৰ কথা ভাবক। আপুনি এটি সৰু শিশু হ'ব লাগে। এটি সৰু শিশুৱে হঠাতে উঠি কোনো সাক্ষ্য বেলবেলাই কোৱা উচিত নে? এটি সৰু শিশুৱে মণ্ডলীত এজন কাৰ্যকাৰী হোৱা উচিত নে? মণ্ডলীত অধ্যক্ষ পদৰ বাবে যোগ্যতাৰ তালিকাখনত পৌলে নতুন শিষ্যক এইবুলি নিষেধ কৰিছে যে অহংকাৰ ৰূপ ধোঁৱাত ধোঁৱা কোৱা লাগি ছয়তানৰ দণ্ডাজ্ঞাত যেন নপৰে এইকাৰণে নতুন শিষ্য হ'ব নালাগে। প্ৰথম তিমঠিয় তৃতীয় অধ্যায় ছয় নম্বৰ পদ। আমি ভাবোঁ যে আমাৰ প্ৰভুৱে ইয়াত তেনেকুৱাই কিবা এটা কৈছে। চাৰি নম্বৰ পদ, এতেকে যিকোনোৱে এই ল'ৰাটিৰ নিচিনা নিজকে সৰু কৰে তেওঁহে স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ। আপুনি যেতিয়া ঘূৰি গৈ ৰাজ্যত প্ৰৱেশৰ কথা আৰু নতুন জন্মৰ কথা দঢ়াই ক'ব তেতিয়া আপুনি জানিব পাৰিব যে যিজনে এটি শিশুৰ দৰে নিজকে সৰু কৰে তেওঁহে ৰাজ্যখনত শ্ৰেষ্ঠ। পাঁচ আৰু ছয় নম্বৰ পদ, আৰু যিকোনোৱে এনে ল'ৰা এটিক মোৰ নামেৰে গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, কিন্তু যিকোনোৱে মোত বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনৰ বিঘিনি জন্মাই তাতকৈ তেওঁৰ ডিঙিত ডাঙৰ জাঁত আৰি অগাধ সমুদ্ৰত তাক ডুবাই দিয়া তালৈ ভাল। বিঘিনি শব্দটোৱে উজুতি খোৱা মূঢ়াক বুজাইছে, অৰ্থাৎ পাপলৈ পৰিচালনা কৰা। প্ৰভু যীশুৱে ইয়াক কঠোৰ ভাষাৰে সকিয়াই দিছে। আমাৰ এনেকুৱা এটা অনুভৱ হৈছে যে শিশুৰ মাজত প্ৰচাৰ কৰিবলৈ তেওঁ এই অংশত যি কৰিছে সেয়া এক স্বৰ্গীয় আবেগ। খ্ৰীষ্টলৈ শিশুবিলাকক জয় কৰিবলৈ তেওঁ প্ৰমুখ স্থান দিছে। যিসকলে আজি শিশুবিলাকৰ মাজত কাৰ্য কৰি আছে আমি তেওঁবিলাকৰ শলাগ লওঁ। তাৰ দৰে দৰকাৰী কাম আৰু আচলতে একো নাই। এইখিনিতে আমি যদি ডি এল মুদীৰ এটা কাহিনী নকওঁ তেন্তে কৃপণালী কৰা হ'ব। এদিনাখন নিশা তেওঁ উপাসনাৰ পিছত ঘৰলৈ আহোঁতে তেওঁৰ পৰিবাৰে তেওঁ সেইদিনা কিমানজনে মন পালন কৰিলে সুধিছিল। তেতিয়া তেওঁ কৈছিল আঢ়ৈজনে। তেওঁৰ পৰিবাৰে কৈছিল, অহ, তাৰমানে দুজন বয়স্ক আৰু এটা শিশুৱে প্ৰভুক ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰিলে নেকি? তেতিয়া মোদীয়ে কৈছিল যে নহয় নহয়, দুটা শিশু আৰু এজন বয়স্কই প্ৰভুক গ্ৰহণ কৰিলে। তেওঁ আকৌ কৈছিল যে বয়স্কজন এজন বৃদ্ধ লোক আছিল, সেয়েহে প্ৰভুক দিবলৈ তেওঁৰ আধাখিনি জীৱনহে বাকী আছিল। সেয়েহে এজন মন পালন কৰা ব্যক্তিৰ তেওঁ কেৱল আধাহে। সৰু সৰু শিশুবিলাক বৰ দৰকাৰী। এই পদকেইটাত প্ৰভুৱে শিশুবিলাকৰ ওপৰত অধিক গুৰুত্ব দিছে। সাত আৰু আঠ নম্বৰ পদ, বিঘিনিৰ কাৰণে জগতৰ সন্তাপ, কিয়নো বিঘিনি অৱশ্যে হ'ব, কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয় তাৰ সন্তাপ হ'ব। এতেকে তোমাৰ হাত বা ভৰিয়ে যদি তোমাৰ বিঘিনি জন্মায় তেন্তে তাক কাটি তোমাৰ পৰা দলিয়াই পেলোৱা। দুহতীয়া বা দুভৰীয়া হৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ কোঙা বা খুৰা হৈ জীৱনত সোমোৱাই তোমাৰ ভাল। ইয়াতকৈ অধিক চোকা ভাষা আৰু কিবা আছে বুলি আমি ভাবিবই নোৱাৰো। ন আৰু দহ নম্বৰ পদ, আৰু তোমাৰ চকুৱে যদি তোমাৰ বিঘিনি জন্মায় তেন্তে তাকো কাঢ়ি তোমাৰ পৰা দলিয়াই পেলোৱা। দুচকুৱা হৈ অগ্নিময় নৰকত পেলোৱা হোৱাতকৈ এচকুৱা হৈ জীৱনত সোমোৱাই তোমাৰ ভাল। সাৱধান হোৱা, তোমালোকে এই সৰুবিলাকৰ মাজৰ এজনকো হেয় জ্ঞান নকৰিবা, কিয়নো মই তোমালোকক কওঁ স্বৰ্গত সিহঁতৰ দূতবিলাকে স্বৰ্গত থকা মোৰ পিতৃৰ মুখ সদায় দেখা পায়। আমাৰ প্ৰভু যীশুৱে কৈছে যে আমি সৰু বুলি কাকোৱেই অৱহেলা কৰিব নালাগে। যেতিয়া সৰুবিলাকৰ কোনো এজন মৰে তেতিয়া তাৰ আত্মা লগে লগেই ঈশ্বৰৰ লগ হ'বলৈ যায়। সৰু সকলোৱেই স্বৰ্গলৈ গুচি যায়। আমি যদি কোনোবা সৰু শিশুক হেৰুৱালো তেন্তে এইটো আমাৰ বাবে এটা বিৰল সান্তনা। তেওঁবিলাক অবুজ বা আমাৰ সন্তান কাৰণে স্বৰ্গলৈ যায় তেনে নহয়, কিন্তু তেওঁবিলাক স্বৰ্গলৈ যায় কাৰণ যীশু তেওঁবিলাকৰ কাৰণে ক্ৰুচত মৰিছিল। তাকেই প্ৰভু যীশুৱে ইয়াত কৈছে, সিহঁতক বাধা নিদিবা, সিহঁতক হেয়জ্ঞান নকৰিবা, সিহঁতক মোৰ ওচৰলৈ আহিব দিয়া। সিবিলাক যদি মৰিও যায় তেন্তে সিহঁতৰ আত্মা মোৰ পিতৃৰ লগত সোঁহাতে বহিবলৈ যায়। ৰজা দায়ুদে এই বিষয়ে জানিছিল যেতিয়া বেথশেবাৰ গৰ্ভৰে জন্মা তেওঁৰ পুত্ৰ নৰিয়াত পৰিছিল। তেওঁ সেই সন্তানৰ জীৱনৰ নিমিত্তে অনেক কষ্ট কৰিলে। আমি এই বিষয়ে দ্বিতীয় চমুৱেল 12:15-23 পঢ়িবলৈ পাইছিলোঁ। তেওঁ লঘোণ দিছিল, ক্ৰন্দন কৰিছিল, গোটেই নিশা মাটিৰ ওপৰত পৰি পৰিয়েই পাৰ কৰিছিল। কিন্তু যেতিয়া সন্তানটোৰ মৃত্যু হ'ল তেতিয়া তেওঁ উঠি গা ধুলে, কাপোৰ সলালে আৰু ঈশ্বৰৰ গৃহলৈ গৈ উপাসনা কৰিলে। তেওঁৰ দাসবিলাকে হতভম্ব হৈ সুধিলে যে তেওঁ এনেকুৱানো কিয় কৰিছে। তেতিয়া দায়ুদে কৈছিল, ল'ৰাটি জীয়াই থাকোঁতে মই লঘোণ দি ক্ৰন্দন কৰিছিলোঁ কাৰণ মই ভাবিছিলোঁ ল'ৰাটি জীয়াই থাকিবৰ নিমিত্তে কিজানি জিহুৱাই মোলৈ কৃপা কৰিব, কিন্তু এতিয়া সি মৰিল, এই হেতুকে মই কি কাৰণে লঘোণ দিম। মই জানো তাক উভতাই আনিব পাৰিম, মই তাৰ ওচৰলৈ যাম, কিন্তু সি মোৰ ওচৰলৈ উভতি নাহিব। তেওঁৰ সেই বিশ্বাস আছিল যে এদিন তেওঁ তাৰ ওচৰলৈ যাব। এইটো এটা অতি মূল্যৱান সত্য। অনেক লোকে কণমানি শিশুক হেৰুৱাব লগা হয়। এদিন সেই প্ৰত্যেক পিতৃ মাতৃয়ে সিহঁতক লগ পাব যদিহে সেই পিতৃ মাতৃসকলে প্ৰভু যীশুত বিশ্বাস কৰে। সৰু সন্তানবিলাকৰ বিষয়ে আমাৰ প্ৰভু যীশুৰ অনুভৱ অতি লক্ষণীয়, বিশেষকৈ আমাৰ এই সাম্প্ৰতিক কালত যেতিয়া এই সৰু সন্তানবিলাকৰ বিৰুদ্ধে অনেক অপৰাধ কাৰ্য কৰা হৈ আছে। এতিয়া আমাৰ প্ৰভু যীশুৱে হেৰুৱা মেৰৰ এটা আচৰিত দৃষ্টান্তলৈ গতি কৰিছে। আমাৰ অসমীয়া ভাঙনিৰ বাইবেলত যদিও 11 পদটো উজ্জ্ব হৈ আছে, কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে, কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল। লোক 15 থকা হেৰুৱা মেৰৰ দৃষ্টান্তটোৰ পৰা এই দৃষ্টান্তটো পৃথক। এই দৃষ্টান্তটোৰ প্ৰধান শব্দটো হৈছে ৰক্ষা কৰা। লোক 15 হেৰুৱাটোক বিচৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু মথিৰ 18 হেৰুৱাটোক ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। 12:13 তোমালোকৰ মনে কি ধৰে? কোনো মানুহৰ 100 থাকিলে তাৰ মাজৰ যদি এটা ভ্ৰান্ত হৈ যায় তেন্তে তেওঁ সেই 99 মেৰ পৰ্বতৰ ওপৰত এৰি গৈ সেই ভ্ৰান্ত হৈ যোৱাটোক নিবিচাৰিবনে? আৰু যদি তাক কেনেবাকৈ পায় তেন্তে মই তোমালোকক স্বৰূপকৈ কওঁ, অপথে নোযোৱা সেই 99 মেৰতকৈ সেই মেৰটোত তেওঁৰ অধিক আনন্দ জন্মে। ইয়াত তেওঁ কেনেকৈ সামৰিছে মন কৰকচোন। তেওঁ এতিয়াও সৰুবিলাকৰ কথাটো মনত ভাবি আছে। 14 সেইদৰে এই সৰুবিলাকৰ মাজৰ এতিয়াও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃৰ ইচ্ছা নাই। তেওঁবিলাকে দায়িত্ব বুজি নোপোৱালৈকে তেওঁ সিবিলাকৰ যত্ন ল'ব। কিন্তু আপুনি পিতৃ মাতৃয়ে তেওঁবিলাকক খ্ৰীষ্টলৈ পৰিচালনা কৰিবৰ বাবে দায়বদ্ধ। আমাৰ সন্তানবিলাকক মানৱীয় দৰ্শনৰ বাবে গাহৰিৰ দৰে ব্যৱহাৰ কৰি থকা আমাৰ বিদ্যালয়বিলাকৰ আইন কানুনবিলাকলৈ আমাৰ কেতিয়াবা ভয় জন্মে। ডেকালোকবোৰে একে সময়ৰ শ্ৰেণীকোঠাত এক ঘৃণনীয় মূল্য পৰিশোধ কৰি আছে। প্ৰিয় শ্ৰোতা, এই ক্ষেত্ৰত ঈশ্বৰৰ সন্মুখত আমাৰ এটা গধুৰ দায়িত্ব আছে। 15 কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ অহিতে অপৰাধ কৰে তেন্তে তুমি গৈ তেওঁ অকলে থাকোঁতে তেওঁক অনুযোগ কৰিবা। তেওঁ যদি তোমাৰ কথা শুনে তেন্তে তোমাৰ ভায়েৰাক পালা। তেওঁ যদি আপোনাৰ বিৰুদ্ধে পাপ কৰিলে তেন্তে আপুনি তেওঁৰ ওচৰলৈ যাব লাগে। এই বিশ্বাসীয়ে পাপত লিপ্ত হোৱাৰ কথা এই পদটোৱে কৈছে। যিজনৰ ভায়েকে তেওঁলৈ অপৰাধ কৰিলে তেওঁৰ কৰ্তব্য হৈছে তেওঁ ভায়েকৰ ওচৰলৈ যোৱাটো। 16:17 কিন্তু যদি নুশুনে তেন্তে যিহেতু 2-3 সাক্ষীৰ মুখে সকলো কথা নিশ্চয় হয়, সেই নিমিত্তে আৰু 1 বা 2 লগত লৈ যাবা। আৰু তেওঁ যদি তেওঁলোককো নামানে তেন্তে মণ্ডলীৰ আগত জনাবা। মণ্ডলীৰ কথাও যদি নামানে তেন্তে তেওঁ তোমালৈ পৰজাতি আৰু কৰ তোলাৰ নিচিনা হওক। কিছুমান এনে লোক আছে যিসকলে শ্বাসৰুদ্ধ অশান্তি পচন্দ কৰে আৰু ইয়াক ঢাকি ঢুকি ৰাখে। ইয়াক হস্তক্ষেপ কৰিবলৈ আমাৰ প্ৰভুৱে কোৱা উপায়টো এনে নহয়। যদি দুজন বিশ্বাসীৰ মাজত কোনো এক সমস্যা আছে, তেন্তে অমায়িকভাৱে শান্তিযুক্ততাৰে আৰু স্থিৰ পদ্ধতিৰে সমাধান কৰা উচিত। আৰু যদি এজনে নোৱাৰে, তেন্তে লগত আনক লৈ যাব লাগে। কিন্তু তথাপি যদি মান্তি নহয় বা সলনি নহয়, তেতিয়াহ'লে তেওঁৰ লগত সহভাগিতা ৰাখিব নালাগে। 18 নম্বৰ পদ, মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে পৃথিৱীত যিহকে বন্ধ কৰা সেয়ে স্বৰ্গটো বন্ধ হ'ব, আৰু পৃথিৱীত যিহকে মুকলি কৰা সেয়ে স্বৰ্গটো মুকলি হ'ব। আমি ইতিমধ্যে এই মঠিয়া লিখা শুভবাৰ্তাৰ 16 নম্বৰ অধ্যায়ৰ 19 পদত এই পদৰ সাৰাংশ অধ্যয়ন কৰিছিলোঁ, য'ত আমি জানিছিলোঁ যে যদি আমি বাক্য আটক কৰোঁ, তেন্তে আমি পৃথিৱীত বন্ধ কৰা হয়, আৰু যদি আমি ঈশ্বৰৰ বাক্য আনৰ আগত বিলাওঁ, তেন্তে পৃথিৱীত স্বৰ্গৰ দুৱাৰ মুকলি কৰাৰ নিচিনা হয়। 19 আৰু 20 নম্বৰ পদ, পুনৰাই মই তোমালোকক কওঁ, পৃথিৱীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত একমন হয়, তেন্তে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তোমালোকলৈ তাক সিদ্ধ কৰা হ'ব। কিয়নো যি ঠাইত 2 বা 3 জন মোৰ নামেৰে গোট খোৱা হয়, সেই ঠাইতে ময়ো তেওঁবিলাকৰ মাজত থাকোঁ। পৃথিৱীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত একমন হয়, আমি যদি যিকোনো এটা বিষয়ত একমত হওঁ, তেন্তে তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব। তেওঁ তাকেই বুজাইছিল নে? হয়। কিন্তু পৰিস্থিতিটো মন কৰকচোন, যি ঠাইত 2 বা 3 জন মোৰ নামেৰে গোট খোৱা হয়, খ্ৰীষ্টৰ নামেৰে কৰা যিকোনো প্ৰাৰ্থনাকেই তেওঁ শুনিব। অৰ্থাৎ যি প্ৰাৰ্থনা খ্ৰীষ্টে নিজেই কৰে, বা আমি ক'ব পাৰোঁ যে তেওঁৰ নামত বিচৰা মানেই তেওঁৰ ইচ্ছামতে বিচৰা। যি ঠাইত 2 বা 3 জন মোৰ নামেৰে গোট খোৱা হয়, সেই ঠাইতে ময়ো তেওঁলোকৰ মাজত থাকোঁ। এইটো খ্ৰীষ্টীয় মণ্ডলীৰ সমিতিৰ এটা অতি সৰল আৰ্হি। 19 নম্বৰ পদত প্ৰাৰ্থনাৰ এটা নতুন প্ৰকৰণৰ দৰে 20 নম্বৰ পদত দৃশ্যমান মণ্ডলীৰ এটা নতুন প্ৰকৰণ আছে। তাতেই প্ৰথম মণ্ডলী আৰম্ভ হৈছিল। এতিয়া 21 নম্বৰ পদটো পঢ়ি দিছোঁ। তেতিয়া পিতৰে ওচৰলৈ আহি তেওঁক ক'লে, হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কেইবাৰ অপৰাধ কৰিলে মই তেওঁক ক্ষমা কৰিম, 7 বাৰলৈকেনে? পিতৰে আচলতে এনেদৰে সুধি নিজকে উদাৰ দেখুওৱা বুলি ভাবিছিল, কাৰণ ৰব্বী অৰ্থাৎ ধৰ্মগুৰুবিলাকৰ মতে আপোনালোক সকলোৱে 2 বা 3 বাৰমানহে ক্ষমা কৰিব লাগিছিল। ছিমন পিতৰে 7 বাৰলৈকে ক্ষমা কৰিবলৈ বিচাৰিছিল, কিন্তু পিতৰৰ উদাৰতা যীশুৰ নতুন বিবেচনাৰ তুলনাত কৃপণালীহে আছিল। 22 নম্বৰ পদ, যীশুৱে তেওঁক ক'লে, 7 বাৰলৈকে বুলি মই তোমাক নকওঁ, কিন্তু 70 গুণ 7 বাৰলৈকে, অৰ্থাৎ 490 বাৰ। সেই সময়ত কামবোৰ কিছু সমাধা হ'ব পাৰে, যদি নহয় তেন্তে তেওঁলোকৰ উভয়েই বৃদ্ধকালৰ সেই স্থানত উপনীত হ'ব পাৰে য'ত কোনো পধ্যেই আগবাঢ়িব নিবিচাৰিব। 490 বাৰেই হৈছে সীমা, আৰু তাকেই আমাৰ প্ৰভুৱে নিৰূপণ কৰিলে। 23 পৰা 26 নম্বৰ পদ, এই নিমিত্তে নিজৰ দাসবিলাকে সৈতে লেখ বুজ কৰিব খোজা এজন ৰজাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। ৰজাই লেখ বুজ কৰিবলৈ ধৰিলত 10,000 গাগৰি ৰূপৰ ধৰুৱা এজনক তেওঁৰ আগলৈ অনা হ'ল। কিন্তু পৰিশোধ কৰিবলৈ তেওঁৰ উপায় নোহোৱাত তেওঁক আৰু তেওঁৰ ল'ৰা তিৰোতা আদি সৰ্বস্ব বেছি পৰিশোধ কৰিবলৈ তেওঁৰ প্ৰভুৱে আজ্ঞা দিলে। তাতে সেই দাসে দণ্ডৱতে তেওঁক প্ৰণাম কৰি ক'লে, হে প্ৰভু, সহন কৰক, মই আটাইখিনি পৰিশোধ কৰিম। আমি ভাবোঁ যে তেওঁ সেই ধাৰখিনি কিস্তি কিস্তিকৈ পৰিশোধ কৰিব বিচাৰিছিল। 27 নম্বৰ পদ, তেতিয়া সেই দাসৰ প্ৰভুৰ মৰম লাগিলত তেওঁক মুক্ত কৰিলে আৰু তেওঁৰ ধাৰো ক্ষমা কৰিলে। আমি ভাবোঁ আমাৰ প্ৰভুৱে তেওঁ কথা প্ৰমাণ কৰিবলৈ ইয়াত এটা হাস্যাস্পদ ব্যাখ্যা ব্যৱহাৰ কৰিছে। এই দাসজনে তেওঁৰ প্ৰভুৰ পৰা যি পৰিমাণৰ ধন ধাৰলৈ আনিছিল, সেয়া প্ৰায় 5 কোটিমান টকা আছিল। 1 বুজন পৰিমাণৰ ধন ক্ষমা কৰিব লগা হৈছিল। 28 নম্বৰ পদ, কিন্তু সেই দাসে বাহিৰলৈ গৈ তেওঁৰ 100 আধলিৰ ধৰুৱা এজন সহদাসক পাই তেওঁক ধৰি ডিঙিত টেপা দি ক'লে, তই দিবলগীয়াখিনি দে। 100 আধলি মানে প্ৰায় 800 টকা। সেই 5 কোটি টকাৰ সৈতে তুলনা কৰকচোন। 29 পৰা 35 নম্বৰ পদ, তাতে তেওঁৰ সহদাসে দণ্ডৱতে কাবৌ কৰি ক'লে, সহন কৰক, মই আপোনাক পৰিশোধ কৰিম। কিন্তু তেওঁ সন্মত নহৈ দিবলগীয়াখিনি পৰিশোধ নকৰা মানলৈকে তেওঁক বন্দীশালত সুমুৱাই থলেগৈ। তাতে তেওঁৰ সহদাসবিলাকে এই ঘটনা দেখি অতিশয় দুঃখিত হৈ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ গৈ যি যি ঘটিল সেই সকলোকে জনালে। তেতিয়া তেওঁৰ প্ৰভুৱে তেওঁক ওচৰলৈ মতাই ক'লে, হেৰৌ দুষ্ট দাস, তই মোক কাবৌ কৰাত মই তোৰ সেই সকলো ধাৰ ক্ষমা কৰিলোঁ। তেন্তে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিলনে? তেতিয়া তেওঁৰ প্ৰভুৱে খং উঠি দিবলগীয়া আটাইখিনি পৰিশোধ নকৰা মানলৈকে তেওঁক যাতনাকাৰীবিলাকৰ হাতত শুধাই দিলে, তোমালোক প্ৰতিজনে যদি নিজ নিজ ভায়েৰাক অন্তৰে সৈতে ক্ষমা নকৰা, তেন্তে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক সেইদৰে কৰিব। যিজন দাসে নিজৰ প্ৰভুৰ পৰা ক্ষমা পাইছিল, তেওঁ আনক ক্ষমা কৰিবলৈ অস্বীকাৰ কৰা এই দৃষ্টান্তটোৱে ক্ষমাৰ এক বিশেষ সূত্ৰ বৰ্ণনা কৰিছে। এই শাস্ত্ৰাংশত পৰিৱেশন কৰা এইটো এটা নতুন সূত্ৰ, কিন্তু বিশ্বাসীসকলৰ বাবে এইটোৱেই যথাৰ্থ নহয় যিটো ইফিচিয়া 4:32 পদত স্থাপন কৰা হৈছে। আৰু তোমালোক পৰস্পৰে হিতকাৰী আৰু কোমল চিত্ৰৰ লোক হৈ ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা, কাৰণ ঈশ্বৰে আমাক ক্ষমা কৰিলে। সেয়েহে আমি ইজনে আনজনক ক্ষমা কৰিব লাগে। যদি ঈশ্বৰে আমাৰ পাপবোৰ ক্ষমা কৰাৰ দৰেই আমিও আনক ক্ষমা কৰোঁ, তেন্তে ক্ষমা পাবলগীয়া আমাৰ কোনোৱেই আৰু বাকী নাথাকিবগৈ, সকলোকেই ক্ষমা কৰা হৈ যাব। আমি প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হোৱাৰ পাছত আমি এই কথা উপলব্ধি কৰা উচিত যে যেনেকৈ খ্ৰীষ্টত আমাৰ সকলো পাপ ক্ষমা কৰা হ'ল, গতিকে আমিও আনক ক্ষমা কৰিব লাগে। আৰু এইটোৱেই খ্ৰীষ্টীয় গুণৰ মূল সূত্ৰ। প্ৰিয় শ্ৰোতা, আজিলৈ ইমানতে এৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
অনন্ত জীৱন আছে তেওঁতে, আহকবে আজি ধৰি যিশুৱে মাতে, আহকৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে, আহকবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ, পাপ পৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতেই অৰ্পণ কৰা, যিশুতে পাবা সুখৰ আধাৰ, পাপ পৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ।
জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিরি খুই থাকুতে বেদী।